এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ 284গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনা, আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দলৰ 11জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ড মুখামুখি। 2024 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে অসম অসামৰিক সেৱা আৰু অন্যান্য সংলগ্ন সেৱাৰ বাবে নিৰ্বাচিত 284গৰাকী প্ৰাৰ্থী আৰু ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত বৈজ্ঞানিক বিষয়া হিচাপে নিৰ্বাচিত 5গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানতে স্বাগত সতীৰ্থ পৰ্টেলৰ দ্বিতীয় পৰ্যায়ৰ অধীনত পাৰস্পৰিক বদলীকৰণ পত্ৰ বিতৰণ কৰি পূৰ্বৰ তুলনাত বৰ্তমান বদলীকৰণ প্ৰক্ৰিয়া যথেষ্ট সৰল হৈ পৰিছে বুলি মন্তব্য কৰে।
স্বাগত সতীৰ্থ পৰ্টেলৰ জৰিয়তে বদলি বিচৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে আমাৰ নিৰ্দিষ্ট পৰ্টেলত আবেদন কৰিব আৰু যেতিয়া কোনোবা জিলাত যাব বিচৰা আৰু কোনোবা জিলাত আহিব বিচৰা কম্পিউটাৰতে মেকিং হ'ব, অৰ্থাৎ কম্পিউটাৰে দুটা পেয়াৰ যেতিয়া সৃষ্টি কৰিব তেতিয়া তেওঁলোকে বদলিৰ নিৰ্দেশ অট'মেটিকেলি পাব, তেনেকুৱা এটা আমি ব্যৱস্থা কৰিছিলোঁ। এই বছৰত আমি প্ৰথম লানি প্ৰচেষ্টাত 9004গৰাকী কৰ্মচাৰীক পাৰস্পৰিক বদলিৰ সুবিধা প্ৰদান কৰিছিলোঁ। আজিও আমি 4476গৰাকী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক বদলিৰ নিৰ্দেশ দিছো। ক্লিক কৰাৰ লগে লগে তেওঁলোকৰ বদলিৰ নিৰ্দেশ কাৰ্যকৰী হৈছে আৰু সবেই নিজৰ মোবাইলত ট্ৰান্সফাৰ অৰ্ডাৰ ইতিমধ্যে লাভ কৰিছে।
উল্লেখযোগ্য যে নৱনিযুক্ত বিষয়াসকলে যাতে সমাগত নিৰ্বাচনৰ অভিজ্ঞতা লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক নিৰ্বাচনৰ পূৰ্বে নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বন বিভাগৰ বাবে 143খন নতুন বাহন মুকলি কৰে। অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিত্তমন্ত্ৰী অজন্তা নেওগ, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কৃষিমন্ত্ৰী অতুল বৰা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু পাৰ্বত্য অঞ্চল উন্নয়ন মন্ত্ৰী যোগেন মোহন উপস্থিত থাকে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। সত্ৰনগৰী বৰপেটা, গুৰুজনাৰ জন্মস্থান বটদ্ৰমা আৰু মাজুলীৰ সত্ৰসমূহত আধ্যাম্মিক ৰীতি নীতি তথা আনন্দ উৎসাহেৰে দৌল উৎসৱ পালন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত জনসাধাৰণে ফাকুগুৰি আৰু ৰং সানি ফাকুৱাৰ আনন্দ উপভোগ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰবাত গুৰুজনাই প্ৰায় 500 বছৰ পূৰ্বে আৰম্ভ কৰা পৰম্পৰাৰ সৈতে সংগতি ৰাখি 5দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ পালন কৰা হৈছে। আজি গোসাঁই ফুৰোৱা কাৰ্যসূচী সম্পন্ন হয়। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰৰ ধেনুধৰাৰ দৌল মন্দিৰত দুদিনীয়াকৈ আয়োজিত দৌল মহোৎসৱৰ আজি দ্বিতীয় দিনা গোসাঁই ফুৰোৱা আৰু দৌল যাত্ৰা কৰা হয়। মাজুলীৰ সত্ৰসমূহতো আধ্যামিক পৰম্পৰা বৰ্তাই ৰাখি ফল্গোৎসৱ আৰু ফাকুৱা পালন কৰা হৈছে। শিলচৰত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আছাম ৰাইফলছৰ জোৱানসকলৰ সৈতে ফাকুৱাৰ আনন্দ উপভোগ কৰে। তেওঁ শিলচৰৰ শ্ৰীকোণাত থকা বাহিনীটোৰ শিবিৰত জোৱানসকলৰ বেণ্ড প্ৰদৰ্শন আৰু গোৰ্খা জোৱানসকলৰ সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যপালগৰাকীয়ে নিৰাপত্তা বাহিনীৰ জোৱানসকলৰ সৈতে উৎসৱৰ আনন্দ উপভোগ কৰিব পৰাটো গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে। ধেমাজিত কাইলৈ বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব। গোগামুখৰ পৰা আৰম্ভ হ'বলগীয়া এই যাত্ৰা ধেমাজি চিচিবৰগাঁও হৈ জোনাই বিধানসভা সমষ্টিত অন্ত পৰিব। এই উপলক্ষে আজি বিজেপিৰ ধেমাজি জিলা সমিতিৰ কাৰ্যালয়ত মন্ত্ৰী ডাঃ অনুজ পেগুৱে, সাংসদ প্ৰদান বৰুৱা প্ৰমুখ্যে বিজেপি মিত্ৰজোঁটৰ জিলা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে এখন সংবাদমেলত ভাগ লয়। ডাঃ পেগুৱে উন্নয়ন, সুশাসন আৰু জনকল্যাণৰ ধাৰা অব্যাহত ৰখাৰ বাবে এই যাত্ৰাত সকলো নাগৰিকক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।
৩১ কিলোমিটাৰ এইটো সম্ভৱ নহয়, সেইকাৰণে গোগামুখ, ধেমাজি, চিচি বৰগাঁও, কোলাজান, জোনাই লিংক ৰোড, চিমেণ্ট চাপৰি আৰু জোনাই, সেই স্থানকেইটাতে বিশাল ৰোডশ্ব অনুষ্ঠিত আৰু ইয়াৰ কাৰণে সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে 10টা বজাৰ পৰা 10টা 45 গোগামুখ, ইয়াৰ পাছত 11টা 15 পৰা 12টালৈ ধেমাজি, 12:30 পৰা 1:15 চিচি বৰগাঁও, 1:30 বজাৰ পৰা দুটা পোন্ধৰলৈ খোলা যাব। আঢ়ৈ বজাৰ পৰা 3:15 সেইটো চিলাপথাৰ অৰ্থাৎ জোনাই লিংক ৰোডত হব, চিলাপথাৰ জোনাই লিংক ৰোডত। তাৰ পৰা 3:15 সময় লাগিব তেখেত চিমেণ্ট চাপৰি গৈ পাওঁতে। চ' 3:30-4:30 চিমেণ্ট চাপৰি। ইয়াৰ পাছত তেখেতে জোনাইত গৈ পাব, জোনাইত 5:00-6:30 আমি জোনাইত তেখেতৰ কাৰ্যসূচী ৰাখিছো।
জন আশীৰ্বাদ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত ধেমাজি আৰক্ষীয়ে কাইলৈ যান বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ধেমাজি, গোগামুখ আৰু লখিমপুৰ অভিমুখী জোনাই আৰু চিলাপথাৰৰ ফালৰ পৰা অহা বাহনসমূহ পুৱা 8 বজাৰ পৰা কোলাজান ঢকুৱাখনা সংযোগী পথেৰে যাবলৈ কোৱা হৈছে। একেদৰে গোগামুখৰ পৰা ধেমাজি, জোনাই আৰু চিলাপথাৰলৈ যোৱা বাহনসমূহক ঢকুৱাখনা পথ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। ইপিনে আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণৰ বাবে অহা লোকসকলক তেওঁলোকৰ বাহনসমূহ আন্তঃজিলা বাছ আস্থান, তেলিজান, DRDA চৌহদ, ধেমাজি কোৰ্টফিল্ড, ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰ, পুৰণি বাছ আস্থান আৰু ৰং ছটিওৱা পথাৰকে ধৰি নিৰ্ধাৰিত স্থানত পাৰ্কিং কৰিবলৈ কোৱা হৈছে। আপোনালোকে সন্ধিয়াৰ উজনি অসমৰ বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাইজৰ দলে আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে 11 জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। এই অনুসৰি ৰমেন চন্দ্ৰ বৰঠাকুৰে জালুকবাৰীত, ডঃ জ্ঞানশ্ৰী বৰাই মৰিয়নী সমষ্টিত, লক্ষ্যজ্যোতি গগৈয়ে ডিগবৈত, আজিজুৰ ৰহমানে দলগাঁৱত আৰু মেহবুব মুক্তাৰে ঠিং সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। উল্লেখযোগ্য যে কংগ্ৰেছ দলে কালি 42 গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ যোৰহাটৰ, মীৰা বৰঠাকুৰ দিছপুৰৰ প্ৰাৰ্থী হ'ব। ৰাতুল পাটোৱাৰীক টিহু, নাৰায়ণ ভূঞাক বিহপুৰীয়া, অশোক শৰ্মাক নলবাৰীত টিকট দিয়া হৈছে। ইয়াৰ উপৰি বঙাইগাঁৱত গিৰিশ বৰুৱা, কমলপুৰত সত্যব্ৰত কলিতা, বৰক্ষেত্ৰীত দিগন্ত বৰ্মন, চিপাঝাৰত বিনন্দ কুমাৰ শইকীয়া, জাগীৰোডত বুবুল দাস, হাজো শুৱালকুছিত নন্দিতা দাস, বকো ছয়গাঁৱত ৰমেন সিং ৰাভা, বৰপেটাত মহানন্দ চৰকাৰ, চামগুৰিত তাঞ্জিল হুছেইন, বৰচলাত ৰিপুণ বৰা, লামডিঙত স্বপন কৰ, সোণাৰীত উৎপল গগৈ, নাজিৰাত দেৱব্ৰত শইকীয়া, কৰিমগঞ্জ উত্তৰ সমষ্টিত জাকাৰী আহমেদ, গৌৰীপুৰত আব্দুছ ছবাহন আলী চৰকাৰক প্ৰাৰ্থিত্ব দিয়া হৈছে। ৰূপহীহাটত নুৰুল হুদা, জোনাইত ৰাজকুমাৰ মেডক, ডুমডুমাত দুৰ্গা ভূমিজ, মাৰ্ঘেৰিটাত প্ৰতীক বৰদলৈ, চাবুৱা লাহোৱালত প্ৰাঞ্জল খাটোৱাৰ, দুলীয়াজানত ধ্ৰুৱ গগৈক প্ৰাৰ্থিত্ব দিয়া হৈছে। দলটোৰ শীৰ্ষ নেতৃত্বই নাহৰকটীয়াত প্ৰণতি ফুকন, মাজুলীত ইন্দ্ৰনীল পেগু, টিয়কত পল্লৱ শইকীয়া গগৈ, শিলচৰত অভিজিত পল, বোকাজানত ৰতন ইংগিক প্ৰাৰ্থিত্ব দিছে। ৰাজ্যৰ ৰেলযাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰেল মন্ত্ৰালয়ে উত্তৰ পূব সীমান্ত ৰেলৰ অধীনত ৰাজ্যত কেইবাটাও ষ্টেচনত নতুনকৈ 28খন ৰেলগাড়ী ৰখাবলৈ পৰীক্ষামূলকভাৱে অনুমতি দিছে। এই অনুসৰি এতিয়াৰে পৰা দিল্লী কামাখ্যা ব্ৰহ্মপুত্ৰ মেইল টিহু ৰেল ষ্টেচনত ৰব। একেদৰে কন্যাকুমাৰী, ডিব্ৰুগড় বিবেক এক্সপ্ৰেছ অভয়াপুৰী ষ্টেচনত, নিউ জলপাইগুৰি গুৱাহাটী বন্দে ভাৰত এক্সপ্ৰেছ বৰপেটা ৰোড ষ্টেচনত, কামাখ্যা আনন্দ বিহাৰ নৰ্থ ইষ্ট এক্সপ্ৰেছৰ লগতে তাম্বাৰম, শিলঘাট টাউন, নগাঁও এক্সপ্ৰেছ বিজনেছ ষ্টেচনত ৰখোৱা হ'ব। একেদৰে কলকাতা চিৰাং এক্সপ্ৰেছ চাপৰ ষ্টেচনত, ডিব্ৰুগড় নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ ডিফুত, নিউ তিনিচুকীয়া অমৃতসৰ এক্সপ্ৰেছ দুলীয়াজানত, নিউ দিল্লী গুৱাহাটী ৰাজধানী এক্সপ্ৰেছ ফৰকাটিঙত ৰব। এই পদক্ষেপে ষ্টেচনকেইটাৰ সমীপৰ অঞ্চলসমূহৰ জনতাক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে। নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত মেৰবিলৰ ঐতিহাসিক বাৰেঘৰ সত্ৰত নৱনিৰ্মিত অতিথিশালা আজি স্থানীয় বিধায়ক তৰংগ গগৈয়ে উদ্বোধন কৰে। 15 লাখ টকা ব্যয় সাপেক্ষে এই অতিথিশালা নিৰ্মাণ কৰা হৈছে। বিধায়কগৰাকীয়ে অতিথিশালাটো উদ্বোধন কৰি কয় যে দূৰ দূৰণিৰ পৰা অহা ভক্তিপ্ৰাণ ৰাইজৰ বাবে অতিথিশালাত থকা খোৱাৰ সুব্যৱস্থা কৰা হৈছে। ত্ৰিপুৰাৰ দুগৰাকী জ্যেষ্ঠ নাগৰিক ক্ৰমে 66 বছৰীয়া চন্দন ভৌমিক আৰু 59 বছৰীয়া অজয় কুমাৰ সাহাই আগৰতলাৰ পৰা তামিলনাডুৰ কন্যাকুমাৰীলৈ 5,300 কিলোমিটাৰৰ চাইকেল যাত্ৰা সফলতাৰে সম্পূৰ্ণ কৰিছে। দুয়োগৰাকী জ্যেষ্ঠ নাগৰিকে যোৱা 5 জানুৱাৰীত যাত্ৰা আৰম্ভ কৰে আৰু 1 মাৰ্চত কন্যাকুমাৰীত উপস্থিত হয়। আগৰতলাৰ চাইক্লহলিক ক্লাবে প্ৰকাশ কৰা মতে প্ৰাকৃতিক সম্পদ আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি কলকাতাৰ ইডেন গাৰ্ডেন্সত হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত দক্ষিণ আফ্ৰিকা নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত কাইলৈ ভাৰত আৰু ইংলেণ্ড মুখামুখি হ'ব। অহা 8 মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ 284 গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনা। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দলৰ 11 জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ। আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ড মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।